ربنا وجعلنا مسلمين لك ومن ذريتنا أمة مسلمة لك وأرنا مناسكنا وتب علينا إنك أنت التواب الرحيم.
হে আমার প্রতিপালক, আমাক উভয়কে তোমার একান্ত অনুগত করা আৰু আমাৰ বংশধৰৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা আৰু আমাক ইবাদতৰ নিয়ম পদ্ধতি দেখুৱাই দিয়া আৰু আমাৰ তওবা কবুল কৰা। নিশ্চয় তুমি অধিক তওবা গ্ৰহণকাৰী, পৰম দয়ালু।